قال رب اجعل لي آية قال آيتك ألا تكلم الناس ثلاثة أيام إلا رمزا واذكر ربك كثيرا وسبح بالعشي والإبكار
তেওঁ ক'লে হে মোৰ প্ৰতিপালক মোক এটা নিদৰ্শন দিয়া আল্লাহে ক'লে তোমাৰ নিদৰ্শন এইটোৱে যে তিনিদিনলৈকে তুমি আকাৰ ইংগিতৰ বাহিৰে মানুহৰ লগত কথা ক'ব নোৱাৰিবা এতেকে তুমি তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা গধূলি তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা